বিষণ্ন আবেলি মোৰ, কালিৰে পৰা ক'ত লুকুৱাই থৈছা নিজক? তুমি সোধা প্ৰশ্নটোৰ উত্তৰ ময়ো নাজানো। যোৱা চাৰিটা দিন মই তিতি আছোঁ আৰু তিতি আছোঁ। পথাৰ আৰু নৈৰ সমাজত মই কেতিয়াবা লুকুৱাই থৈ আহোঁ। তুমি বিচাৰি ফুৰা, ক'ত আছা ক'ত আছা? মই ওলাই আহি চকু ঢাকি ধৰোঁ তোমাৰ, আৰু তুমি ভয় খাই দৌৰ মাৰা। এনেকৈ খেলখন চলি থাকিলে ভাল লাগিলহেঁতেন, অথচ নচলে খেল। আন্ধাৰত মাছুৱৈবোৰ হেৰাই যোৱাৰ দৰে হেৰাই যায়। সিদিনা বাটৰ কাণে কাণে তুমি ছাতি এটা ঘূৰাই ঘূৰাই খোজ দিছিলা, তুমিয়ে আছিলানে চুটি ফুটুকা ফুটুকি ফ্ৰক পিন্ধাজনী? মই সুহুৰিয়াই সুহুৰিয়াই মাতি আছিলোঁ তোমাক, ঘূৰি নাচালা তুমি, গৈ থাকিলা গৈ থাকিলা। আজি কপালত বেলি এটা আঁকি তুমি মোৰ চোতালত মোকেই বিচাৰি।